এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ উন্নয়নৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বিষয়টো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি ৱৰ্ল্ড ইকনমিক ফৰামত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনী আৰু চি আৰ পি এফৰ ৰেপিড একচন ফৰ্চ নিয়োগ, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ জিলাৰ উন্নয়নমূলক কাম কাজ পৰ্যালোচনা, শ্ৰীভূমি জিলাৰ 55 কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য বিনষ্ট আৰু ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰত পেভিলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সৰ্বোত্তম সুযোগ সুবিধাসমূহ প্ৰদৰ্শন কৰি দেশৰ সন্মান বৃদ্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্ৰসূ আলোচনাত মিলিত হয়। ডঃ শৰ্মাই অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে একেলগ হৈ ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশ সুদৃঢ় কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ। অসমৰ উন্নয়নৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বিষয়টো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে।
We do not see Assam in isolation of Northeast, because when something happens in Assam, we are so interconnected that you cannot say that this is for Assam and this is not for Northeast. Like when Tata sets up semiconductor industry, it may be geographically in Assam, but it has to be for all Northeastern state. So Guwahati, being the gateway of Northeastern state, the entire talent pool of the region, they comes to Guwahati. Assam provides that opportunity because we have lot of land in the plain area. So Assam provide that ecosystem or opportunity to the youth of entire Northeast.
উল্লেখযোগ্য যে অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা। অহা 23 জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনাত আহত আৰু এজন লোকৰ আজি মৃত্যু হোৱাৰ ফলত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 2লৈ বৃদ্ধি পাইছে। আজি চিকিৎসাধীন অৱস্থাত সুনীল মুৰ্মু নামৰ লোকজনৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 19জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত সোধা পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি প্ৰকাশ কৰি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জিলাখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলক সহযোগিতা আগবঢ়াবলৈ আহান জনায়। কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে শান্তি শৃংখলা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সেনাবাহিনীৰ লগতে চি আৰ পি এফৰ ৰেপিড একচন ফৰ্চ নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা নিশা অঞ্চলটোত গৰুৰ চোৰৰ সন্দেহত 5জন লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল। এই আক্ৰমণত 1জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 4জন লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণত চিকনা জহুলাও বিস্মিত নামৰ শ্ৰমিকজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰভাত ব্ৰহ্ম, জুবিৰাজ ব্ৰহ্ম, সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু কোকৰাঝাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আওদাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্ৰমিককেইজন কোকৰাঝাৰলৈ এখন 4চকীয়া বাহনেৰে উভতি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। গৌৰীনগৰৰ মাছিং ৰোড অঞ্চলত শ্ৰমিককেইজন গৈ থকা বাহনখন এটা স্থানীয় লোকৰ দলে আগচি ধৰি গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰে। পাছত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰে। তেওঁ সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহান জনায়।
কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ। মুঠতে আমাৰ এটাই আহ্বান আদিবাসী হলেও এই অঞ্চলের মানুষ, বড় হলেও এই অঞ্চলের মানুষ, শান্তি বজায় রাখব, আমি ইয়াতে থাকিব লাগিব, সারা জীবন ইয়াতে থাকিব লাগিব, ইয়াতে কাম করে খাব লাগিব, একেলগে থাকিব লাগিব, ইয়াত কোনোবা রাজনীতি দলের এনকারেজ লই পেলায় গন্ডগোলটা বেশি করব না লাগে, মোর এটাই আহ্বান।
আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। দিনজোৰা কাৰ্যসূচীৰে জিলাখনলৈ অহা মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বোত্তৰ সম্পৰ্ক সেতু কাৰ্যসূচী সম্পৰ্কে পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি ডিব্ৰুগড়লৈ ৰাওনা হয়। শ্ৰীভূমি জিলাত আজি প্ৰশাসনৰ উদ্যোগত 55 কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ উপস্থিতিত শ্বৰীফ নগৰত আনুষ্ঠানিকভাৱে মাদক দ্ৰব্যখিনি ধবংস কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন থানাৰ আৰক্ষীয়ে চলোৱা 81টা অভিযানত 131 জন সৰবৰাহকাৰীৰ পৰা এই নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰা হৈছিল। অসমৰ বিলুপ্তপ্ৰায় খামায়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে বিশেষ পদক্ষেপ লৈছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ছাত্ৰ সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তিনিওটা ভাষাত উপলভ্য তথ্যসমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিয়া হৈছে। ছাত্ৰ ছাত্ৰী, গৱেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব পাৰিব। তেওঁ কয় যে 10,000তকৈও কম লোকে ব্যৱহাৰ কৰা আৰু ইউনেস্কোৱে বিপন্ন ভাষা হিচাপে তালিকাভুক্ত কৰা তিনিটা ভাষা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছিল।
অসম ছাত্ৰ সন্থাৰ নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ এটা সফল পদক্ষেপ আৰু আমি অসমৰ বিলুপ্তপ্ৰায় খামিয়াং, টাইফাকে আৰু চিংফু এই তিনিটা ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম আমি সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া অধ্যয়ন আৰু গৱেষণাৰ কাৰণে এইটো এটা সহজলভ্য হ'ব। আজিৰ পৰা এইটো সকলোৱে বিচাৰিব পাৰিব, ল'ব পাৰিব আৰু 8 মাহ জোৰাৰ এই সফল সমাপ্তিৰ লগে লগে আমি এই কথা পুনৰ সংকল্প লৈছোঁ যে অসমৰ অতি বিলুপ্ত প্ৰায় প্ৰতিটো জনগোষ্ঠী আৰু জনজাতীয় ভাষাৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ আমি অব্যাহত ৰাখিম।
সংবাদমেলত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই কয় যে অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ অংশ হিচাপে ছাত্ৰ সন্থাৰ সৈতে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছিল। যোৱা বছৰৰ 22 এপ্ৰিলত স্বাক্ষৰিত চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ বিলুপ্তপ্ৰায় ভাষাসমূহৰ উপলভ্য আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অসমত আনুমানিক 4,86,698 কোটি টকা বিনিয়োগেৰে 111টা আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণ অৰ্থাৎ প্ৰগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ PMG পৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰেলৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ, স্বাস্থ্যসেৱা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনাকে ধৰি বিভিন্ন খণ্ডত এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সক্ৰিয় ভূমিকা লৈছে বুলি পৰ্টেলটোত উল্লেখ কৰা হৈছে। 111টা প্ৰকল্পৰ ভিতৰত 81,871 কোটি টকা ব্যয় সাপেক্ষ 44টা প্ৰকল্প ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু 65টা ৰূপায়ণৰ কাম চলি আছে। ৰেল আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্যখনৰ 45,793 কোটি টকা ব্যয় সাপেক্ষ 15টা প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ইয়াৰে 26,257 কোটি টকা ব্যয় সাপেক্ষ 7টা প্ৰকল্প ৰূপায়ণ কৰা হৈছে আৰু 19,535 কোটি টকা ব্যয় সাপেক্ষ 8টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে বুলি পৰ্টেলটোত উল্লেখ কৰা হৈছে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ডঃ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। শ্ৰীনবীনক দলৰ জ্যেষ্ঠ নেতাসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনবীনক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বিজেপি দল হৈছে পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল। শ্ৰীনবীনে দলৰ ঐতিহ্যক আগবঢ়াই নিব পাৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটী মহানগৰীৰ মদঘৰীয়াৰ অৰণ্য ভৱনত কৰ্মৰত বন বিষয়া কুশল কুমাৰ ডেকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলায়। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিক লৈ বন বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতে মুখ্যমন্ত্ৰী তদাৰকী বিষয়াগৰাকীৰ বিৰুদ্ধে তদাৰকীকক্ষে বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযান চলায়। ধেমাজি জিলাৰ মাছখোৱাৰ জোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আজি ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ অনাথৰ মৰম আকলোৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰদান কৰা হয়। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদুল্লাহ সোঁৱৰণী বঁটা আৰু সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। বিশ্বনাথৰ শৰত দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাটৰ জাজিৰ দীনেশ শৰ্মালৈ অনুৰাগী শ্ৰোতাবন্ধু বঁটা আগবঢ়োৱা হয়। ওদালগুৰি জিলাৰ টংলাৰ কাষৰীয়া হাবিগাঁৱৰ শ্ৰীৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা পাঁচদিনীয়াকৈ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবাৰ্ষিকী অনুষ্ঠিত হৈছে। অঞ্চলটোৰ 200 বিঘা ভূমি সামৰি আয়োজিত এই অনুষ্ঠানত আজি পুৱা পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই পতাকা উত্তোলন কৰাৰ লগতে আন 100 গৰাকী বিশিষ্ট ব্যক্তিয়ে 100খন পতাকা উত্তোলন কৰে। ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে জিলাখনৰ 2টা স্থানৰ লগতে ঢকুৱাখনত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনৰ 15খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 1 বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থকাৰ কথা। অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগিতাত জিলাখনৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত চলি থকা 8ম অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত মৰিগাঁও জিলা মণ্ডলৰ আজি অনুষ্ঠিত 7মখন খেলত মৰিগাঁও উদয়ন সংঘই জয়লাভ কৰিছে। দলটোৱে ফুৰবন্ধা নৱজ্যোতি সংঘক 11 ৰাণত পৰাজিত কৰে। শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত অহা 6 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়াকৈ সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 40টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 57 বছৰ। ৰাভাৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত সদা দায়বদ্ধ নেতাগৰাকীৰ মৃত্যু এটা অপূৰণীয় ক্ষতি। আমাৰ আগৰ বাতৰিতে কোৱা হৈছিল যে শব্দৰাম ৰাভা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ কেইবাদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। প্ৰয়াত ৰাভা ইউ পি পি এল দলৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল। সন্ধিয়া তেওঁৰ নশ্বৰদেহ তামোলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ অনাৰ পাছত ৰাভা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ সদস্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তামোলপুৰ জিলাৰ দলংপাৰাস্থিত নিজ বাসগৃহলৈ ৰাভাৰ মৃতদেহ লৈ যোৱাৰ পাছত পৰিয়াল, আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আন্দোলনৰ এগৰাকী অন্যতম নেতা তথা আন্ত মঙলদৈ ছাত্ৰ সন্থা আৰু পূৰ্বৰ মঙলদৈ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মঙলদৈৰ ভেবাৰঘাট নিবাসী দীপক বৰদলৈ আজি মঙলদৈ ৰাজহুৱা শ্মশানত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছিল যে প্ৰাক্তন ছাত্ৰনেতাগৰাকীৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 62 বছৰ। দিজু বৰদলৈ বুলি পৰিচিত দীপক বৰদলৈয়ে 6 বছৰীয়া অসম আন্দোলনৰ সময়ত কেইবাবাৰো কাৰাবাস খাটিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ উন্নয়নৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বিষয়টো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি ৱৰ্ল্ড ইকনমিক ফৰামত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনী আৰু চি আৰ পি এফৰ ৰেপিড একচন ফৰ্চ নিয়োগ। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ জিলাৰ উন্নয়নমূলক কাম কাজ পৰ্যালোচনা। শ্ৰীভূমি জিলাত 55 কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য বিনষ্ট। আৰু ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।